আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদ কুঁৱৰী, ৰাজ্যজুৰি শ্বহীদ দিৱস পালন, গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক মুকলি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত এয়াৰ চীফ মাৰ্শ্বেল অমৰপ্ৰীত সিঙৰ উপস্থিতিত বিজয় দিৱসৰ কাৰ্যসূচী আৰু নাগালেণ্ডৰ কিচামা গাঁৱত অনুষ্ঠিত হৰ্ণবিল মহোৎসৱৰ আজি সামৰণি। ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয়। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ জীৱন হেৰুওৱা আৰু কাললৈ খুনীয়া হোৱা 8 শতাধিক লোকক ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ শ্বহীদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰি মুঠ 860গৰাকী শ্বহীদৰ বহুসংখ্যকৰে প্ৰতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্মবলিদানৰ বিষয়ে খোদিত কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্ৰণামজ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত 170 কোটি টকা ব্যয়েৰে 150 বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্ৰগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ কৰি তেওঁলোকে দেখা সপোন ৰাজ্য চৰকাৰে পূৰণ কৰিবলৈ প্ৰয়াস কৰিছে বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হবলৈ আহান জনায়। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে শ্বহীদ স্মাৰক উদ্বোধন সন্দৰ্ভত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
2019 চনৰ 10 ডিচেম্বৰত আমি এই জাতীয় শ্বহীদ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিছিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে। তাৰ পিছত কা আন্দোলন, মাজত কভিডৰ পৰশ, এই সকলোবোৰক অতিক্ৰম কৰি আজি আমি এটা সৰ্বাংগ সুন্দৰ অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত স্মাৰক এটা অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰিবলৈ পাইছো।
অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ দিয়া ভাষণত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে এই স্মাৰক নিৰ্মাণে শ্বহীদসকলৰ ত্যাগৰ প্ৰতি যথোচিত শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰা শ্বহীদসকলৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে বুলি তেওঁ উল্লেখ কৰে।
গণসংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত ছবছৰীয়া গণ আন্দোলনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম চুক্তিৰ যোগেদি। পৰৱৰ্তী সময়ত সেই চুক্তি ৰূপায়ণ কৰা দায়িত্ব চৰকাৰসমূহৰ আছিল, কিন্তু কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি কেন্দ্ৰীয় ৰাজ্যত শাসনভাৰ পৰিচালনা কৰাৰ পাছতো তেখেতসকলে কিন্তু অসম চুক্তিক গুৰুত্ব প্ৰদান নকৰিলে। এই চুক্তিখন কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত জে এন ডি এ চৰকাৰ আৰু অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যৌথভাৱে অসম চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ল আৰু প্ৰতিশ্ৰুতি দিয়া অনুযায়ী অসম চুক্তিৰ বিভিন্ন দফাসমূহক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰো 2016 চনৰ পৰা এতিয়ালৈকে নিৰন্তৰভাৱে এই কামত নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে।
অনুষ্ঠানত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে। 860গৰাকী শ্বহীদক স্মৰণ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আজি কলিয়াবৰৰ কুঁৱৰী টোলৰ গান্ধী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অসম গণ পৰিষদে আজি আজি অসম আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি দলটোৰ মুখ্য কাৰ্যালয়ত শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰে। এই অনুষ্ঠানত দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, মনোজ শইকীয়া, উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য আদিয়ে অংশগ্ৰহণ কৰি শ্বহীদসকলক স্মৰণ কৰে। শিৱসাগৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত এই কাৰ্যসূচীত কেইবাগৰাকীও শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙি খেলপথাৰত শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশগ্ৰহণ কৰে। কাছাৰ জিলাতো আজি অসম আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। একেদৰে বিশ্বনাথ জিলাৰ প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত অসম আন্দোলনৰ 860গৰাকী শ্বহীদক স্মৰণ কৰা হয়। ধেমাজি জিলাতো আজি প্ৰশাসনৰ উদ্যোগত মন্ত্ৰী ডাঃ অনুজ পেগুৰ উপস্থিতিত শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। শ্ৰীভূমি জিলা প্ৰশাসনৰ উদ্যোগতো জিলা আয়ুক্ত কাৰ্যালয়ত শ্বহীদ দিৱস পালন কৰা হয়। যোৰহাট জিলাতো আজি অসম আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত মন্ত্ৰী নন্দিতা গাৰলোচা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আদি অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সুৰণি খেলপথাৰত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মোহনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ ঐতিহাসিক চাৰ্চফিল্ডত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংঘালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আন্দোলনত প্ৰাণাহুতি দিয়া বীৰসকলক স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দেশৰ ইতিহাসত অসম আন্দোলনৰ বিশেষ স্থান আছে। অসম আন্দোলনত অংশগ্ৰহণ কৰাসকলৰ সপোন পূৰ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দোহাৰে। তেওঁ কয় যে ৰাজ্যখনৰ সৰ্বাত্মক উন্নয়ন তথা সংস্কৃতি শক্তিশালী কৰি তোলাত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ডোনাৰ মন্ত্ৰী সিন্ধিয়াই সামাজিক মাধ্যমযোগে কয় যে শ্বহীদসকলে অসমৰ পৰিচয়, ভাষা আৰু সংস্কৃতিৰ গৌৰৱ ৰক্ষা কৰাৰ বাবে দেখুৱাই থৈ যোৱা সাহসিকতাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। মন্ত্ৰীগৰাকীয়ে লগতে শ্বহীদসকলৰ ত্যাগে অসমৰ জনসাধাৰণক এখন সমৃদ্ধিশালী আৰু সাংস্কৃতিকভাৱে প্ৰাণৱন্ত অসম গঢ়ি তোলাৰ দিশত আগুৱাই লৈ যাব বুলি আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ মোহনবাড়ী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এয়াৰ শ্ব প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত বায়ুসেনা বাহিনীৰ মুৰববী এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং উপস্থিত থাকে। 1971 চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ৰ চিনস্বৰূপে বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডাৰ মুখ্য কাৰ্যালয়ে আয়োজন কৰা এই দিৱসৰ অনুষ্ঠানত প্ৰাক্তন সৈনিক, স্কুলীয়া শিক্ষাৰ্থী আৰু ভালেসংখ্যক অসামৰিক লোকে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিককৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিব। এই আঁচনিৰ দ্বাৰা 3,10,000ৰো অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। নাগালেণ্ডৰ কিছামা গাঁৱত অনুষ্ঠিত ঐতিহাসিক হৰ্ণবিল মহোৎসৱৰ আজি সামৰণি পৰিব। ইউনিটি প্লাজাত বিয়লি 5 বজাৰ পৰা অনুষ্ঠিত সামৰণি অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ পৰ্যটন মন্ত্ৰী পাচাং দৰ্জী সোণা, ভাৰতত থকা মাল্টা গণৰাজ্যৰ উচ্চায়ুক্ত ৰিউবেন গৌচি আৰু আয়াৰলেণ্ডৰ উপৰাষ্ট্ৰদূত ৰেমণ্ড মুল্লানে অংশগ্ৰহণ কৰে। আজি নিশাৰ ভাগত বছৰৰ শেষ উদযাপনৰ বাবে বিশেষ অনুষ্ঠান আৰু সংগীত কলাৰ প্ৰদৰ্শন কৰা হ'ব। উল্লেখযোগ্য যে যোৱা 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই মহোৎসৱত নাগালেণ্ডৰ সংস্কৃতি, ঐতিহ্য আৰু জীৱনধাৰাৰ প্ৰতিফলন ঘটাৰ লগতে দেশ বিদেশৰ বিভিন্ন বিশিষ্ট শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি নিশা 9:15 কাছাৰ জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক শিৱানন্দ ৰয়ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখি ৰাণী দাসে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদক সুঁৱৰি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন, গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক মুকলি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, ডিব্ৰুগড়ৰ মোহনবাড়ী বায়ুসেনা ঘাটিত এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিঙৰ উপস্থিতিত বিজয় দিৱসৰ কাৰ্যসূচী আৰু নাগালেণ্ডৰ কিছামা গাঁৱত অনুষ্ঠিত হৰ্ণবিল মহোৎসৱৰ আজি সামৰণি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।